গুড ইভিনিং, এইটো আকাশবাণী কহিমা সামলগা খবৰ পুৰি আছে সংগীতা শৰ্মা। পহিলা হেডলাইন্স। ইউনিয়ন মিনিষ্টাৰ ৰক্ষা নিখিল খাটছেপৰা নাগালেণ্ড লগা গভৰ্ণৰ লাগা নেশ্যনকে লগ কৰিছে। ষ্টেট লগতে যোৰা আচল মছলাবিলাকৰ প্ৰতি কথা বাৰ্তা কৰিছে। ইউনিয়ন মিনিষ্টাৰ মনসুখ মাণ্ডাভিয়াৰপৰা ফিট ইণ্ডিয়া ছানডে অন চাইকেল কেম্পেইন আগে বঢ়াই দিছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰপৰা কৈছে, ইণ্ডিয়া লগা আচল ডিপ্ল'মেটিক ভাৱনাৰ মাজতে একতা আছে, আহিয়া ডেকেডছতে ভাল এনাৰ্জি বাতাৱৰণ বনাই দিবলৈ আৰু ডিভিজনেল ৰেলৱে ইউজাৰ্ছ কনচালটেটিভ কমিটি লগা মেম্বাৰ আকুনিঅ' মাচৰপৰা ডিমাপুৰ কহিমা ৰেলৱে প্ৰজেক্ট সময়তে পূৰা নহোৱা লগা আচল মাছলাবিলাক উঠাই দিছে। এতিয়া পূৰা খবৰ। ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰ্যে ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ৰক্ষা নিখিল খাটছেপৰা আজি নাগালেণ্ড লগা গভৰ্ণৰ লাগা নেশ্যনকে লগ কৰিছে। এইটো মিটিং সময়তেই ষ্টেট লগতে যোৰা আচল মছলাবিলাক ওপৰতে কথা বাৰ্তা কৰিছিলে। গভৰ্ণৰ লগা ৱাৰ্ম হস্পিটেলিটি আৰু ভাল কথা বাৰ্তাতে জুৰিবলৈ কাৰণে দিয়া অফচৰ কাৰণে কুমাৰী খাটছেপৰা আভাৰী থকা জনাই দিছে। ৰাজভৱনতে তেওঁ লগা ভিজিট পাছতে ইউনিয়ন মিনিষ্টাৰ পৰা কহিমা ৱাৰ চিমেট্ৰিতে বলিদান দিয়া ব্ৰেভ চলজাৰ্ছ খানকে শ্ৰদ্ধাঞ্জলি দিছে। কুমাৰী খাটছেপৰা খনমা ভিলেজ লগা ভি টুৰ কৰিছিলে, যোনটো কমিউনিটিকে কালচাৰ আৰু নেচাৰ মাজতে বেছি ভাল বেলেঞ্চ বনাই ৰাখি দিয়া নিমিত্তে জানি থাকে। খনমাকে হাৰ্মনি লগা একটা লিভিং মডেল বুলি জনাই দি কিনা ইউনিয়ন মিনিষ্টাৰ পৰা এইটো বস্তি লগা কমিউনিটি কনজাৰ্ভ ফৰেষ্ট আৰু তাতে লগা সুন্দৰ টেৰেচ পেডি ফিল্ড চপৰ্টে জনাই দিছিলে। কালচাৰ আৰু কনজাৰ্ভেশ্যন কিনিকা কৰি কিনা একেলগে জিন্দা থাকিবলৈ পাৰে, এইটো বস্তি এইটো লগা একটা ট্ৰু এক্সাম্পল আছে বুলি তেওঁৰ পৰা প্ৰশংসা কৰি দিছে। আৰু এইটো বি কৈছে কি খনমা লগা সব কৰ্ণাৰ পৰা ৰেজিলিয়েন্স আৰু ছাষ্টেইনেবল লিভিং লগা একটা কিচ্ছা কৈ দিয়ে। ইউনিয়ন মিনিষ্টাৰ লগতে এডভাইজাৰ কেখৰে ইয়মে বি চামিল থাকিছিলে। ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছ কাৰণে ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডাভিয়াৰ পৰা কৈছে, ফিট ইণ্ডিয়া মুভমেণ্টকে কামিয়াব বনাই দিবলৈ কাৰণে আমি খান পৰা ৰেগুলাৰ এক্সাৰচাইজ আৰু চাইক্লিংকে আমি খান লগা সদায় লগা ৰুটিনতে চামিল কৰি দিবলৈ লাগে। তেওঁৰ পৰা কৈছে, চাইক্লিং পৰা মাতুন ফিটনেছকেহে আগবঢ়াই দিয়া নহয়, কিন্তু বাতাৱৰণ ইয়া এনভাইৰনমেণ্ট লগা বচাৱতে বি মদত কৰি দিয়ে। ডক্টৰ মাণ্ডাভিয়াৰ পৰা আজি ফুজিয়াৰতে নেশ্যন ৱাইড ফিট ইণ্ডিয়া ছানডে অন চাইকেল কেম্পেইনকে আগে বঢ়াই দিবলৈ কাৰণে লক্ষ্ণৌতে 3 কিলোমিটাৰ তক চাইকেল চলাই দিছিলে।
চাইকেল পলুশন কা সলুশন ভি হে, চাইকেল ফিট ৰহনে কা মন্ত্ৰ হে, চাইক্লিং সে মেণ্টলি অৰ ফিজিকেলি ফিটনেছ ভি বঢ়তি হে, চাইক্লিং সে ফিউল কি বচত হতি হে অৰ হামাৰা বিদেশী হুডিয়ামন ভি বচতা হে। ইছলিয়ে মে দেশ কে সবি নাগৰিক কো আহ্বান কৰতা হু কি হৰ সানডে 1 ঘণ্টে কে লিয়ে চাইক্লিং কৰে অৰ আপনে স্বয়ং কো ফিট ৰখে।
ইউনিয়ন মিনিষ্টাৰ লগতে উত্তৰ প্ৰদেশ লগা স্পৰ্টছ আৰু ইউথ এফেয়াৰ্ছ মিনিষ্টাৰ গিৰীশ চন্দ্ৰ যাদৱ বি জুৰি যাইছিলে। 400 পৰা বেছিজন চাইক্লিষ্ট খান পৰা এইটো ইভেণ্টে ভাগ লৈ দিছিলে আৰু একটা হেলডি আৰু এক্টিভ লাইফ ষ্টাইল আগে বঢ়াই দিবলৈ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগা মেছেজকে স্প্ৰেড কৰি দিবলৈ কচম লৈছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ পৰা কৈছে, ইণ্ডিয়া লগা আচল ডিপ্ল'মেটিক ভাৱনাবিলাক মাজতে একতা আছে, আহিয়া ডেকেডছ কাৰণে ভাল এনাৰ্জি বাতাৱৰণ বনাই দিবলৈ। যোৱাকালি মুম্বাইতে একটা মিডিয়া ইভেণ্টতে কথা কৈ দিয়াতে ডক্টৰ জয়শংকৰ পৰা কৈছে, বেছি ডেকেডছ তক গ্ল'বেলাইজেশ্যন লগা ভাল কথা শুনি থকা পাছতে দুনিয়া আজি ইণ্ডাষ্ট্ৰিয়েল পলিচিছ, এক্সপৰ্ট কণ্ট্ৰল আৰু টাৰিফ ৱাৰ্ছ লগা সচাইৰ লগতে যুঁজি আছে। তেওঁৰ পৰা কৈছে, ইণ্ডিয়াৰ পৰা দুনিয়া লগা ফিফ্থ পৰা ডাঙৰ ইকনমি হিচাপে একটা ডাঙৰ আৰু বেলেগ বেলেগ এনাৰ্জি সম্বন্ধবিলাক বনাই দিবলৈ লাগে।
Ensure that we have a favorable energy environment for coming decades is understandably one of our key diplomatic objectives. Beyond fossil fuels, it extends to developing and deploying renewables on a large scale as well as exploring the potential of small modular reactors. The world of AI and the world of EV are going to generate much higher energy demands on top of the natural needs of greater prosperity. If data is the new oil, then data centers are the new refineries and they will need to be powered.
এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পৰা কৈছে, সবকা সাথ সবকা বিকাশ লগা ভাৱনা দেশ লগা ফৰেন পলিচি নিমিত্তে বি লাগু হৈ যায় আৰু ইণ্ডিয়া এইটো কমতি দেশ মাজতে আছে যোন পৰা ৰাছিয়া আৰু ইউক্ৰেইন, ইজৰাইল আৰু ইৰাণ, দ্য ডেমক্ৰেটিক ৱেষ্ট আৰু দ্য গ্ল'বেল ৱেষ্ট আৰু দ্য ব্ৰিক্ছ আৰু দ্য কোৱেড দেশ মাজতে একে সময়তে জুৰি যাবলৈ পাৰে। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগা ছেক্ৰেটাৰী আৰু ডিভিজনেল ৰেলৱে ইউজাৰ্ছ কনচালটেটিভ কমিটি লামডিং ডিভিজন লগা মেম্বৰ আকুনো মাচৰ পৰা যোৱাকালি লামডিং আসামতে থকা কনচালটেটিভ কমিটি লগা মিটিং সময়তে ডিমাপুৰ কহিমা ৰেলৱে প্ৰজেক্টকে সময়তে পূৰা কৰি দিবলৈ নাপাৰিয়া লগা আচল মচলাবিলাক উঠাই দিছিলে। কুমাৰী মাচৰ পৰা ডিমাপুৰ ৰেলৱে ষ্টেচন আগেতে আহি থকা বেলেগ বেলেগ চুনৌতিবিলাক লগতে ভাৱনা কৰি দিয়া দখল কাম ওপৰতে বি জনাই দিছিলে। তিয় পৰা উঠাই দিয়া কিছুমান মচলাবিলাকতে মাটি কব্জা কৰি দিয়া, কমতি সময় কাৰণে ডিমাপুৰ ষ্টেচনতে ট্ৰেইন ৰখীয়া আৰু নাজুক কনষ্ট্ৰাকশ্যন ছাইটতে ছেকুৰিটি কদমবিলাক চামিল থাকিছিলে। ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু বঢ়ি যাই থকা খৰচাৰ ওপৰতে চিন্তা ভাৱনা জনাই দি কিনা কুমাৰী মাচিয়ৰ পৰা কৈছে মাটি লোৱা লগা কামকে জল্দি ইয়া ফাষ্ট ট্ৰেক কৰি দিয়া আৰু সময়তে ফাণ্ড ৰিলিজ কৰি দিলে মানে আৰু আগে দেৰি হৈ যোৱা আৰু খৰচা বঢ়ি যোৱাকে ৰখাই দিবলৈ পাৰিব। ডিমাপুৰ ষ্টেচনতে পেছেঞ্জাৰ্ছ লগা মাং বঢ়ি যাই থকাৰ লগতে তিয় পৰা টিকেট এলটমেণ্ট আৰু ছিটিং কেপাচিটি বঢ়াই দিবলগীয়া ওপৰতে বি জোৰ দিছিলে। আপনি খান আকাশবাণী কহিমাৰ পৰা খবৰ দিয়া শুনি আছে। জল্দি তাজা খবৰ শুনিবলৈ কাৰণে আকাশবাণী লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমাকে ফলো কৰি দিবলৈ পাৰিব। আপনি খান পৰা এইটো খবৰ বুলেটিনকে নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা টিভি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ দিয়া শুনি আছে। দেশ পৰা ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল লগা ডাঙৰ ৰেভলিউচনাৰিজ শ্বহীদ ই আজাম ভগত সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপৰকে শ্ৰদ্ধাঞ্জলি দি আছে, যোনখনকে চাল 1931 আজি লগা দিনতে লাহোৰ চেণ্ট্ৰেল জেইলতে ফাঁচি দিছিলে। টিঅ' ব্ৰেভ ফ্ৰীডম ফাইটাৰ্ছ খানকে ব্ৰিটিছ পুলিচ অফিচাৰ JP চন্দ্ৰছ লগা হত্যা কৰি দিয়াৰ কাৰণে 17 ডিচেম্বৰ চাল 1928 লাহোৰতে মোকদ্দমা কৰি দিছিলে আৰু ফাঁচি লগা সজাই দিছিলে। এইটো বলিদান সব ইণ্ডিয়ান মানুহখান লগা ইয়াতে সদায় থাকি আছে আৰু আজাদী আৰু একতা লগা আইডিয়েলছকে বনাই ৰাখি দিবলৈ কাৰণে দেশকে অন্তিম তক প্ৰেৰণা দি থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি মাৰ্টাৰ্ছ ডে নপৰতে লেজেণ্ডেৰী ফ্ৰীডম ফাইটাৰ্ছ খানকে শ্ৰদ্ধাঞ্জলি দিছে। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ওপৰতে শ্বেয়াৰ কৰি দিয়া একটা ভিডিঅ' মেছেজতে শ্ৰীমোদীৰ পৰা ৱাপছ ইয়াদ কৰি দিছে কি ফ্ৰীডম আৰু জাষ্টিছ নিমিত্তে থিয় খান লগা ভয় নাথাকা হৌচলাৰ পৰা দেশ লগা মানুহখানকে প্ৰেৰণা দিয়া জাৰি থাকিব। নেশ্যনেল টেষ্টিং এজেঞ্চি NTA পৰা কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট CUET আণ্ডাৰ গ্ৰেজুৱেট 2025 লগা অনলাইন এপ্লিকেশ্যন জমা কৰি দিয়াৰ লগা ডেডলাইন ইয়াৰ অন্তিম তাৰিখে আহিয়াকালি তাক কাৰণে আগে বঢ়াই দিছে। একটা প্ৰেছ ৰিলিজটোৱে NTA পৰা জনাই দিছে কি এক্সামিনেশ্যন ফিজ জমা কৰি দিবলৈ কাৰণে অন্তিম তাৰিখে মাৰ্চ মহিনা 25 ৰিভাইজ কৰি দিছে, যেতিয়া কাৰেকশ্যন উইণ্ড' এইটো মহিনা লগা 26 পৰা 28 তাৰিখ তাক খোলা থাকিব আৰু এইটোতে কিছুমান ক্ষেত্ৰতে মডিফিকেশ্যন ইয়া বদলি কৰি দিয়া কাম পাৰিব। এইটো CUET UG 2025 এইটো চাল লগা মে মহিনা 8 তাৰিখ পৰা লৈ কিনা জুন মহিনা 1 তাৰিখ সময়তে কম্পিউটাৰ বেছড টেষ্ট মতে দেশ লগা বেলেগ বেলেগ চেণ্টাৰ্ছ আৰু বাহাৰ দেশতে 15 চেণ্টাৰ্ছবিলাকতে থাকিবলৈ ভাৱনা আছে। ল' আৰু জাষ্টিছ কাৰণে ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট অৰ্জুন ৰাম মেঘৱাল পৰা শান্তি থকা আৰু আৰ্থিক হিচাপতে একটা মজবুত মণিপুৰ বনাই দিবলৈ কাৰণে আজি চব জাতি লগা মানুহখানকে মন দি কিনা আৰু মিলি কিনা যোগদান কৰি দিবলৈ অনুৰোধ কৰি দিছে। 22 পৰা বেছি সময়ৰ পৰা এইটো ষ্টেট মাইতে কুকি জ' কমিউনিটিজ লগা জাতীয় হিংসাৰ পৰা নষ্ট হৈ যাই কিনা আছে। ইম্ফালতে মণিপুৰ হাইকৰ্ট লগা 12th এনিভাৰ্চাৰীকে জনাই দি কিনা একটা ফাংচনকে এড্ৰেছ কৰি দিয়াতে শ্ৰী মেঘৱাল পৰা আশ্বাসন দিছে কি প্ৰেচিডেণ্টছ ৰুল লাগু কৰি দিয়াৰ পাছতে মণিপুৰতে শান্তি ৱাপাছ আনি দিবলৈ ইউনিয়ন চৰকাৰ পূৰাপুৰি কমিটেড আছে। বেলেগ বেলেগ প্ৰজেক্টছতে মণিপুৰ হাইকৰ্ট লগা কাম ওপৰতে খুচি পোৱা জনাই দি কিনা তিয় পৰা কেচেছবিলাক লগা ভাৰ্চুৱেল শুনৱাই কৰি দিয়াতে তিয় খান লগা সফলতা আৰু ই কৰ্ট প্ৰজেক্টছ লাগু কৰি দিয়া ওপৰতে প্ৰশংসা কৰি দিছিলে। শ্ৰী মেঘৱাল পৰা সুঝাৱ দিছে কি বেলেগ বেলেগ কৰ্পৰেট অৰ্গেনাইজেচনছবিলাক লগা ভালেমান কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি স্কিমছবিলাকে কৰ্ট আৰু জুডিচিয়াৰী ছেক্টৰছতে লাগু কৰি দিবলৈ লাগে। ফেক ডিষ্ট্ৰিক্ট আৰ্চাৰী এছ'চিয়েচন PDAA পৰা তিয় খান লগা পহিলা ফ্ৰী আৰ্চাৰী কোচিং কেম্প আজি ফেক ডিষ্ট্ৰিক্ট নিচেতে লছামিতে শেষ কৰি দিছে। এইটো প্ৰগ্ৰামতে কথা কৈ দিয়াতে PDAA লগা জেনেৰেল ছেক্ৰেটাৰী বেচুতা ৱেৰ পৰা এইটো স্পৰ্টে য়াং আৰ্চাৰ্ছ খান পৰা দেখাই দিয়া ইচ্ছা আৰু লগন লগা প্ৰশংসা কৰি দিছিলে। এইটো কোচিংকে নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ পৰা কোৱালিফাইড হৈ যোৱা কোচেছ খোচাজো থিছা আৰু বেচুতাভেৰৰ পৰা চলাই দিছিলে। এইটো ডিষ্ট্ৰিক্ট লগা চাৰটা গভৰ্ণমেণ্ট স্কুলছ পৰা 100 পৰা বেছি ষ্টুডেণ্টছ খান পৰা এইটো ট্ৰেইনিং কেম্পটি যোগ দিছিলে। খবৰ চেষ্টে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। ইউনিয়ন মিনিষ্টাৰ ৰক্সা নিখিল খাটছেৰ পৰা নাগালেণ্ড লগা গভৰ্ণৰ লা গণেশনকে লগ কৰিছে। ষ্টেট লগতে জোৰা আচল মছলাবিলাক ওপৰতে কথা বতৰা কৰিছে। ইউনিয়ন মিনিষ্টাৰ মনসুখ মাণ্ডাভিয়াৰ পৰা ফিট ইণ্ডিয়া ছানডে অন চাইকেল কেম্পেইন আগে বঢ়াই দিছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ পৰা কৈছে, ইণ্ডিয়া লগা আচল ডিপ্ল'মেটিক ভাৱনাৰ মাজতে একতা আছে। আহিয়া ডেকেটছতে ভাল এনাৰ্জি বাতাৱৰণ বনাই দিবলৈ আৰু ডিভিজনেল ৰেলৱে ইউজাৰ কনজালটেটিভ কমিটি লগা মেম্বাৰ অকিনিয় মাৰ্চৰ পৰা ডিমাপুৰ কহিমা ৰেলৱে প্ৰজেক্ট সময়তে পূৰা নোহোৱা লগা আচল মাস্তাবিলাক জনাই দিছে। এইটো লগতে আজি চাম লগা নাগামিজ খবৰ শেষ কৰি আছে। আহিয়া কালি ভুজিৰ 7:25 বজাত ৱাপছ নাগামিজ খবৰ লগতে হাজিৰ হ'ব। গুড নাইট।